ইটস 93.5 রেড এফ এম ৰ মৰ্নিং নাম্বাৰ ৱান আপ মেণ্ডি আৰু এই গানটো শুনাৰ লগে লগে এতিয়া সময় আপোনাক আকৌ এবাৰ মনত পেলাই দিয়াৰ যে ৰেড এফ এম এতিয়া ক্ৰিকেট বালা এফ এম
93.5 রেড এফ এম ইজ পুরে টি টোয়েন্টি বন গয়া হ্যায় তেরা ক্রিকেট ক্রিকেট বালা এফ এম
আর গম টু পাইছে যে চলি আছে ক্রিকেট কা কিড়া কাটা কিয়া কনটেস্ট
রেড এফ এম ক্রিকেট কা ক্রিকেট কা কিড়া কাটা কিয়া
আৰু এই কনটেষ্টত অংশগ্ৰহণ কৰি আপুনি লৈ যাব পাৰে প্ৰতিদিনে আপোনাৰ ফেভৰেট ক্ৰিকেটাৰে অটোগ্ৰাফ কৰা ক্ৰিকেট বলছ, তাৰ লগে লগে টিভি আৰু অফ কৰ্ছ মোবাইল ফোনছ আৰু মেট চোৱাৰ সুযোগ। গতিকে সাজু হৈ থাকক এই কনটেষ্টত অংশগ্ৰহণ কৰিবলৈ, এণ্ড ইউ মাইট জাষ্ট গেট লাকি। এতিয়া ইয়াৰ লগে লগে মই এইখিনিতে প্লে কৰিম আকৌ বঢ়িয়া এটা ট্ৰেক। আপুনি এনজয় কৰি আছে মৰ্নিং নাম্বাৰ ৱান 93.5 ৰেড এফ এম, বজাতে ৰহক।